সোশ্যাল মিডিয়া বা অপরিচিত গ্রুপৰ পৰা কেতিয়াও ইনভেষ্টমেণ্ট টিপস গ্রহণ নকৰিব, কাৰণ সেয়া আপোনাৰ জমা ধন হৰকাবৰ বাবে চাইবাৰ অপৰাধীয়ে সক্ৰিয় হ'ব পাৰে। এনে ঘটনা সংঘটিত হলে লগালগ নেশ্যনেল চাইবাৰ হেল্পলাইনলৈ 1930 নম্বৰত কল কৰি ৰিপৰ্ট কৰক। গৃহ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰচাৰিত সোশ্যাল মিডিয়া বা অপরিচিত গ্রুপৰ পৰা কেতিয়াও ইনভেষ্টমেণ্ট টিপস গ্রহণ নকৰিব, কাৰণ সেয়া আপোনাৰ জমা ধন হৰকাবৰ বাবে চাইবাৰ অপৰাধীয়ে সক্ৰিয় হ'ব পাৰে। এনে ঘটনা সংঘটিত হলে লগালগ নেশ্যনেল চাইবাৰ হেল্পলাইনলৈ 1930 নম্বৰত কল কৰি ৰিপৰ্ট কৰক। গৃহ মন্ত্ৰালয়।
আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান কোনো কলৰ উত্তৰ দিয়া নাই।